এয়া আকাশবাণী গুৱাহাটী সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে জনজাতীয় লোকসকলৰ কল্যাণৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত ধৰতি আবা জনজাতীয় গাঁও উৎকৰ্ষ অভিযান আৰম্ভ বিটিআৰত ভূমি সম্পৰ্কীয় সেৱা প্ৰদানৰ বাবে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ দ্বিতীয় পৰ্যায়ৰ মিছন বসুমুথীৰ শুভাৰম্ভ ONGCৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰত গেছৰ নিৰ্গমন সন্দৰ্ভত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিৱসাগৰ কাৰ্যালয়ৰ প্ৰতিবেদন দাখিল গেছ নিৰ্গমন ৰোধৰ প্ৰচেষ্টা অব্যাহত শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাধীনতা সেনানীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন আৰু 59 সংখ্যক ATPA শ্বিল্ড ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন খেলত নাগালেণ্ড পুলিচ ফুটবল দলৰ জয়লাভ। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে ঋতুপৰ্ণা বৰা। এতিয়া শুনক বিতং বাতৰি। জনজাতীয় লোকসকলৰ উৎকৰ্ষ তথা কল্যাণ সাধনৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ডিব্ৰুগড়ৰ পৰা ধৰতি আবা জনজাতীয় গাঁও উৎকৰ্ষ অভিযান আৰম্ভ কৰে। অহা 30 জুনলৈ চলিবলগীয়া এই অভিযানৰ অধীনত জনজাতীয় লোক আৰু পৰিয়ালৰ অধিকাৰ নিশ্চিত কৰাৰ বাবে জনজাতি বসতি প্ৰধান গাঁওসমূহলৈ গৈ প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনা, PM কিষাণ, জনধন একাউণ্টৰ সুবিধাকে ধৰি কল্যাণমূলক আঁচনিৰ সুবিধা প্ৰদানৰ দিহা কৰা হ'ব। ৰাজ্যৰ 6000খন জনজাতি বসতি প্ৰধান গাঁওক সামৰি চলিত বছৰত এই অভিযান ৰূপায়ণ কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰে। পৰৱৰ্তী 5 বছৰত প্ৰতিখন গাঁৱতে এই কাৰ্যসূচী চলিব বুলিও মুখ্যমন্ত্ৰীয়ে কয়। এই অভিযানৰ শুভাৰম্ভ কৰাৰ বাবে আয়োজিত ৰাজহুৱা সভাত অংশ লৈ মুখ্যমন্ত্ৰীয়ে জনজাতীয় লোকসকলৰ ঐতিহ্য সংৰক্ষণ আৰু সাংবিধানিক সুৰক্ষা প্ৰদানৰ বাবে চৰকাৰে গুৰুত্ব সহকাৰে কাম কৰাৰ কথাও মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে।
প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াই জনজাতীয় গাঁও আৰু জনজাতীয় গাঁৱত বাস কৰা জনজাতীয় লোকসকলৰ সৰ্বাংগীন কল্যাণৰ বাবে ধৰতি আবা জনজাতীয় গ্ৰাম উৎকৰ্ষ যোজনা নামে এখন আঁচনি আৰম্ভ কৰিছে। এই আঁচনিৰ জৰিয়তে অসমৰ 6000 জনজাতীয় গাঁৱত ৰাস্তাৰ পৰা ইলেক্ট্ৰিফিকেশ্যনলৈকে, অংগনবাদী কেন্দ্ৰৰ পৰা আমাৰ বিদ্যালয় ছাত্ৰ ছাত্ৰীৰ বাবে আৱাস নিৰ্মাণলৈকে, ব্যক্তিগত পৰ্যায়ত মোদী ডাঙৰীয়াৰ প্ৰত্যেকটো আঁচনি জনজাতীয় লোকসকলে যাতে পায় তাৰ বাবে ব্যৱস্থা গ্ৰহণ, এই আঁচনিখনৰ মূল উদ্দেশ্য। আজি ডিব্ৰুগড়ত এই আঁচনিখনৰ বিষয়ে জনাবলৈ আমাৰ ট্ৰাইবেল কাউন্সিল আৰু ট্ৰাইবেল কাউন্সিলত থকা বিভিন্ন বিষয়ববীয়াসকলক আমন্ত্ৰণ জনোৱা হৈছিল, সজাগতা সভাত যোগদান কৰিলো আৰু আঁচনিখনৰ বিষয়ে ৰাইজক জনাবলৈ পাই গৌৰৱ অনুভৱ কৰিলো।
মুখ্যমন্ত্ৰীয়ে কয় যে এই অভিযানৰ অধীনত সামাজিক দিশত গুৰুত্বপূৰ্ণ ব্যৱধান দূৰ কৰি আৰ্থিক স্বাৱলম্বিতা বৃদ্ধি, গুণগত শিক্ষা, স্বাস্থ্যসেৱা আৰু জীৱিকাৰ সুবিধা প্ৰদান কৰা হ'ব। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ইয়াৰ আগেয়ে কেন্দ্ৰীয় বন্দৰ, জাহাজ পৰিবহণ আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ উপস্থিতিত ডিব্ৰুগড়ৰ দিহিং খামটি খেলপথাৰত কেন্দ্ৰীয় সামূহিক ৰান্ধনীঘৰৰ আধাৰশিলা স্থাপন কৰে। 25 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া প্ৰকল্পটো অহা বছৰৰ ছেপ্টেম্বৰত সম্পূৰ্ণ কৰাৰ লক্ষ্য লোৱা হৈছে। ইয়াৰ জৰিয়তে প্ৰধানমন্ত্ৰী পোষণ আঁচনিৰ অধীনত সমগ্ৰ শিক্ষা অভিযানৰ দ্বাৰা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীক পুষ্টিকৰ মধ্যাহ্ন ভোজন দিয়া হ'ব। এই আঁচনিৰ বাবে কোনো মধ্যাহ্ন ভোজনৰ আঁচনিৰ ৰান্ধনীয়ে চাকৰি হেৰুৱাব নালাগে আৰু তেওঁলোক ৰন্ধাৰ পৰিৱৰ্তে বিদ্যালয়ত খাদ্য বিতৰণৰ কামতহে নিয়োজিত হ'ব। অসমৰ বিভিন্ন প্ৰান্তত এনে বহু ৰান্ধনীঘৰ স্থাপন কৰা হ'ব বুলি মুখ্যমন্ত্ৰীয়ে সাংবাদিকৰ আগত প্ৰকাশ কৰে। ইয়াৰ লগতে খাদ্য পৰিকল্পনা বৃদ্ধি কৰি ৰান্ধনীঘৰ প্ৰকল্পটোৱে ৰাইজৰ মাজত খাদ্য যোগান আৰু আহাৰ সম্পৰ্কীয় সজাগতা বৃদ্ধিৰে খাদ্য সুৰক্ষা সুনিশ্চিত কৰিব বুলি মুখ্যমন্ত্ৰীয়ে কয়। প্ৰকল্পটোত 1700 বৰ্গমিটাৰৰ এটা ৰান্ধনীঘৰৰ লগতে প্ৰশাসক, জ্যেষ্ঠ প্ৰবন্ধকৰ আৱাস আৰু প্ৰশিক্ষণ ভৱনৰ সুবিধা থাকিব। বিটিআৰৰ অন্তৰ্গত জিলাকেইখনত ভূমি সম্পৰ্কীয় সেৱা প্ৰদানৰ কাম সুচল কৰি তোলাৰ বাবে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যই আজি দ্বিতীয় পৰ্যায়ৰ মিছন বসুমুথীৰ শুভাৰম্ভ কৰে। প্ৰথম পৰ্যায়ৰ এই অভিযানৰ সফলতাৰ পাছত বিটিআৰ প্ৰশাসনে দ্বিতীয় পৰ্যায়ৰ অভিযানৰ জৰিয়তে কেইবাটাও ভূমি সংক্ৰান্তীয় সেৱা আগবঢ়াবলৈ সাজু হৈছে। উল্লেখযোগ্য যে প্ৰথম পৰ্যায়ৰ এই অভিযানৰ জৰিয়তে 160,000ৰো অধিক লোকক 14টা সেৱা অনলাইন ব্যৱস্থাৰে আগবঢ়োৱা হ'ব। ইয়াৰ বাবে লোকসকলে বসুমুথী.বড়োলেণ্ড.gov.in বা সেৱাসেতু.assam.gov.in পৰ্টেলৰ জৰিয়তে আবেদন কৰিব পাৰিব। ইয়াৰ দ্বাৰা বিটিআৰৰ বাসিন্দাই 20টা ভূমি সংক্ৰান্তীয় সেৱা লাভ কৰিব। ৰাজ্যপাল শ্ৰী আচাৰ্যই এই অভিযানৰ শুভাৰম্ভ কৰি দিয়া ভাষণত এই অভিযানে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সবকা সাথ সবকা বিকাশ অভিযানক বাস্তৱায়িত কৰাত সহায় কৰিব বুলি মন্তব্য কৰে।
जो क्षेत्र के सभी समुदाय के लिए सामंजस्यपूर्ण स्व अस्तित्व का एक रोड मैप है। मैं समझता हूँ कि यही दृष्टि विकसित भारत 2047 के दिशा में अग्रसर होने का आधार बनेगा। आपको बताते मुझे हर्ष हो रहा है, बीटीआर सरकार प्रत्येक भूमि परिवार को चाहे वे किसी भी जाति या समुदाय के हों भूमि अधिकार प्रदान करने हेतु अथक प्रयास कर रही है। देश के प्रधानमंत्री माननीय नरेंद्र मोदी जी अगर यह संकल्प लिए हैं सबका साथ सबका विकास, तो इस हमारा ये बोडो क्षेत्र भी उसमें सबसे आगे बढ़ करके सभी को आत्मनिर्भर बनाने की दिशा में एक क्रांतिकारी कदम उठा रहा है।
আজির এই অনুষ্ঠানত মন্ত্রী উর্খা গৌরা ব্রহ্ম, বিটিআরৰ মুৰববী প্ৰমোদ বড়ো, বিটিআরৰ বিধায়িনী সভাৰ অধ্যক্ষ কাতিৰাম বড়োৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক ঋতুপৰ্ণা বৰাৰ পৰা।
তেল আৰু প্ৰাকৃতিক গেছ নিগম ONGCৰ শিৱসাগৰ জিলাৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰৰ অধীনস্থ 147 নম্বৰ ৰিগত হোৱা গেছৰ নিৰ্গমন ৰোধ কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত আছে। আজি অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিৱসাগৰ আঞ্চলিক কাৰ্যালয়ে এই গেছ নিৰ্গমন ৰোধ সন্দৰ্ভত প্ৰতিবেদন দাখিল কৰে। এই অনুযায়ী গেছ নিৰ্গমনৰ ফলত অঞ্চলটোত হ'ব পৰা প্ৰদূষণৰ প্ৰণালীবদ্ধ অধ্যয়ন কৰি থকাৰ লগতে তেল আৰু প্ৰাকৃতিক গেছ নিগমক বহনক্ষম তথা যাৱতীয় ব্যৱস্থাসমূহ ক্ষিপ্ৰতাৰে সম্পন্ন কৰিবলৈ নিৰ্দেশ দিছে। তদুপৰি ঘটনা সংঘটিত হোৱা স্থানৰ পৰা 1 কিলোমিটাৰ নিলগলৈ বায়ুৰ গুণাগুণ পৰীক্ষাৰ বাবে স্থায়ী যন্ত্ৰ স্থাপন কৰা হৈছে। এই বায়ু নমুনাৰ তথ্য অনুযায়ী বায়ু প্ৰদূষণৰ মাত্ৰা এতিয়াও সহনীয় সীমাৰ ভিতৰত আছে। ইপিনে ৰিকটোৰ পৰা অবিৰতভাৱে হৈ থকা নিৰ্গমন সম্পূৰ্ণৰূপে নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই যদিও বিশেষজ্ঞৰ দ্বাৰা প্ৰচেষ্টা চলাই থকা হৈছে। উল্লেখযোগ্য যে যোৱা বৃহস্পতিবাৰে দুপৰীয়া তেলকুপটোত গেছৰ নিৰ্গমন আৰম্ভ হয়। প্ৰচণ্ড শব্দৰে নিৰ্গত হোৱা এই গেছৰ ফলত জনস্বাস্থ্যৰ প্ৰতি সৃষ্টি হোৱা ভাবুকিৰ প্ৰতি লক্ষ্য ৰাখি জিলা প্ৰশাসনে সমীপৰ 70 পৰিয়ালক সেই অঞ্চলৰ পৰা স্থানান্তৰ কৰে। পৰহি ৰিকটোৰ দায়িত্ব বিশেষ সংকট নিয়ন্ত্ৰণ দলক অৰ্পণ কৰা হৈছিল আৰু সম্প্ৰতি জাংক শ্বট অপাৰেচন নামৰ বিশেষ ব্যৱস্থাৰে গেছ নিৰ্গমন ৰোধৰ কাম কৰি থকা হৈছে। আজি শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে নিগমৰ আঞ্চলিক সংকট ব্যৱস্থাপনা দলৰ মুৰববী শ্ৰীহৰিক সাক্ষাৎ কৰি ৰিকটোত সংঘটিত বিপৰ্যয় কেতিয়া ৰোধ কৰিব পৰা যাব সেই বিষয়ে এতিয়াও নিশ্চিত হ'ব পৰা নাই বুলি উল্লেখ কৰে। এই ৰিগত আকস্মিকভাৱে আৱিষ্কাৰ হোৱা বৃহৎ পৰিমাণৰ গেছ নিয়ন্ত্ৰিত ৰূপত সঠিকভাৱে নিষ্কাশন কৰিব পাৰিলে ই অসমৰ বাবে সম্পদ হ'ব বুলি বিষয়াসকলে উল্লেখ কৰা বুলি শ্ৰীগগৈয়ে সাংবাদিকক জানিবলৈ দিয়ে। এই ঘটনা সন্দৰ্ভত এয়া আমাৰ শিৱসাগৰৰ সংবাদদাতা মুজাহিদ আলী।
গেছ নিগমনৰ ঘটনা বিগত 3 দিনত যিদৰে অব্যাহত আছিল আজি 4 দিনো তেনেদৰে অব্যাহত আছে। এই গেছ নিগমনৰ ঘটনাটো এতিয়ালৈকে নিয়ন্ত্ৰণ কৰিব পৰা হোৱা নাই। আনহাতে আজি শিৱসাগৰ সমষ্টিৰ ৰাইজৰ দলৰ বিধায়ক অখিল গগৈয়ে ঘটনাস্থলী পৰিদৰ্শন কৰিছিল আৰু ৰিজনেল ক্ৰাইচিছ মেনেজমেণ্ট টীমৰ সৰ্বভাৰতীয় মুৰববী শ্ৰীহৰিক সাক্ষাৎ কৰিছিল। তেওঁৰ লগত হোৱা যি কথা বতৰা সেই কথা বতৰা তেওঁ আমাক সাংবাদিকসকলক জানিবলৈ দিছিল। আমি তাৰ পৰাই জানিব পাৰিছোঁ যে তেওঁলোকে এটা অধ্যয়ন চলাইছে আৰু এই অধ্যয়নটোৰ ফলাফল কালিলৈ সন্ধিয়ালৈকে পোৱা যাব আৰু সেই ফলাফলৰ ভিত্তিতে ক'ব পৰা যাব যে প্ৰকৃততে এই যি গেছ নিৰ্গত হৈ আছে সেই গেছ নিৰ্গত হোৱা নিগমন হোৱা ঘটনাটো কেতিয়ালৈ বা কেনেদৰে তেওঁলোকে নিয়ন্ত্ৰণ কৰিব পাৰে।
আকাশবাণী গুৱাহাটীয়ে আজি সন্ধিয়া 7:45 সংবাদ চলন্তিকাত তৈল প্ৰতিষ্ঠানৰ পৰা গেছ নিৰ্গমনজনিত দুৰ্ঘটনা সন্দৰ্ভত তথ্যচিত্ৰ নিৰ্মাতা জয়সেং জয়দহোটীয়া আৰু আমাৰ শিৱসাগৰৰ সংবাদদাতা মুজাহিদ আলীৰ প্ৰতিবেদনৰ আধাৰত যুগুতোৱা অনুষ্ঠান প্ৰচাৰ কৰিব। অনুষ্ঠানটিৰ প্ৰযোজনা আৰু পৰিচালনা আকাশবাণী গুৱাহাটীৰ বাতৰি বিভাগৰ মুৰববী ৰাজীৱ লোচন বৰঠাকুৰৰ। স্বাধীনতা সেনানী শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে আজি ৰাজ্যৰ বিভিন্ন প্ৰান্তত শ্ৰদ্ধা নিবেদন কৰা হয়। 1942 ভাৰত ত্যাগ আন্দোলনত গোলাঘাট জিলাৰ সৰুপথাৰত ৰেল দুৰ্ঘটনাৰ সৈতে জড়িত থকাৰ অভিযোগত স্বাধীনতা সেনানীগৰাকীক গ্ৰেপ্তাৰ কৰি মৃত্যুদণ্ডৰ হুকুম দিয়া হৈছিল। 1943 আজিৰ তাৰিখতে কুশল কোঁৱৰক ফাঁচি দিয়া হৈছিল। অহিংস নীতিৰে স্বাধীনতা আন্দোলনত যোগ দিয়া সেনানীগৰাকী গোলাঘাট জিলা কংগ্ৰেছৰ সম্পাদকৰ দায়িত্বও পালন কৰিছিল। আজি স্মৃতি দিৱস উপলক্ষে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই শ্বহীদগৰাকীৰ স্মৃতিত শ্ৰদ্ধা নিবেদন কৰিছে। এটা বাৰ্তাত মুখ্যমন্ত্ৰীয়ে দেশপ্ৰেমৰ অনন্য নিদৰ্শন দাঙি ধৰি শ্বহীদ হোৱা এগৰাকী বীৰসেনানীৰ মাতৃভূমিৰ প্ৰতি থকা শ্ৰদ্ধা আৰু ভালপোৱাক ৰাজ্য তথা দেশবাসীয়ে সদায় সোঁৱৰণ কৰিব বুলি প্ৰকাশ কৰে। গোলাঘাটত আজি জিলা আয়ুক্তৰ কাৰ্যালয়ত আৰু জিলা পুথিভঁৰালৰ প্ৰাংগণত থকা শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিৰ সন্মুখত শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰা হয়। জিলাখনৰ সৰুপথাৰ ৰাজহুৱা ভৱন চৌহদতো শ্বহীদগৰাকীৰ 82 সংখ্যক স্মৃতি দিৱস পালন কৰা হয়। টাই আহোম যুৱ পৰিষদ অসম চমুকৈ টাইপাৰ গোলাঘাট জিলা সমিতিয়ে প্ৰথমবাৰৰ বাবে প্ৰৱৰ্তন কৰা শ্বহীদ কুশল কোঁৱৰ বঁটা শ্বহীদগৰাকীৰ স্মৃতি দিৱস উপলক্ষে আজি পদ্মশ্ৰী সন্মানেৰে সন্মানিত ডঃ যোগেন্দ্ৰ নাথ ফুকনক প্ৰদান কৰে। গোলাঘাট এম এছ আৰ ছচাইটিৰ প্ৰেক্ষাগৃহত মন্ত্ৰী অতুল বৰাৰ উপস্থিতিত এই বঁটা প্ৰদান কৰা হয়। অনুষ্ঠানত সাহিত্যিক অজিত বৰুৱাও উপস্থিত থাকে। অনুষ্ঠানত কুশল নামৰ এখন স্মৃতিগ্ৰন্থ উন্মোচন কৰা হয়। ডিব্ৰুগড়তো আজি শ্বহীদ কুশল কোঁৱৰৰ স্মৃতিত শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হয়। এই উপলক্ষে শ্বহীদ কুশল কোঁৱৰ স্মৃতিৰক্ষা সমিতিৰ উদ্যোগত ডিব্ৰুগড়ৰ চৌকিডিঙি চাৰিআলিত থকা শ্বহীদগৰাকীৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধা নিবেদন কৰা হয়। এই অনুষ্ঠানত ডিব্ৰুগড় পৌৰ নিগমৰ মেয়ৰ ডাক্তৰ চৈকত পাত্ৰসহ ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। কামৰূপ মহানগৰ জিলা প্ৰশাসনে আজি 42ৰ শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ আয়োজন কৰে। এই উপলক্ষে গুৱাহাটী মহানগৰীৰ নেহৰু পাৰ্কত আয়োজিত অনুষ্ঠানত বন আৰু পৰিৱেশ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে শ্বহীদৰ প্ৰতিমূৰ্তিত শ্ৰদ্ধাঞ্জলি নিবেদন কৰে। অনুষ্ঠানৰ অংশ হিচাপে আয়োজিত সৰ্বধৰ্ম প্ৰাৰ্থনা সভাত কস্তুৰবা সেৱাশ্ৰমৰ সেৱিকাসকলে গীতা আৰু উপনিষদ, হাফিজ মৌলানা মুস্তাকিং নাৰ্জাৰীয়ে কোৰাণ পাঠ, ভগৎ সিঙে গ্ৰন্থ চাহিব, ক্ষমানন্দ ভিক্ষুৱে ত্ৰিপিটক আৰু দীপেন বৰুৱে বাইবেল পাঠ কৰে। আজিৰ অনুষ্ঠানত গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন হৰণীয়াৰ লগতে ভালেসংখ্যক বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। শ্ৰোতাসকলে সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ পৰৱৰ্তী অংশ শুনক অৰুণিমা গোস্বামীৰ পৰা।
কোকৰাঝাৰত আজি প্ৰাক্তন মন্ত্ৰী তথা জনজাতীয় নেতা ৰূপনাথ ব্ৰহ্মৰ 124 সংখ্যক জয়ন্তী পালন কৰা হয়। আধুনিক কোকৰাঝাৰৰ খনিকৰ স্বৰূপ প্ৰয়াত ব্ৰহ্ম বড়ো জনগোষ্ঠীৰ প্ৰথমজন আইনৰ স্নাতক, প্ৰথমগৰাকী বিধানসভাৰ সদস্য আৰু অসম মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱা বড়ো জনগোষ্ঠীৰ প্ৰথমগৰাকী মন্ত্ৰী আছিল। জয়ন্তী উপলক্ষে কোকৰাঝাৰ চহৰৰ প্ৰগতি ভৱনত নেতাগৰাকীৰ এটা প্ৰতিমূৰ্তি উন্মোচন কৰাৰ লগতে তেওঁৰ জন্মস্থান ওৱাবাৰীত এটা স্মৃতিসৌধ মুকলি কৰা হয়। বিটিআৰ প্ৰধান প্ৰমোদ বড়ো আৰু বড়ো সাহিত্য সভাৰ সভাপতি সুৰথ নাৰ্জাৰীয়ে প্ৰতিমূৰ্তি আৰু স্মৃতিসৌধ মুকলি কৰি পুষ্পাঞ্জলি অৰ্পণ কৰে। অনুষ্ঠানৰ সৈতে সংগতি ৰাখি প্ৰাক্তন নেতাগৰাকীৰ জীৱন দৰ্শন আৰু শিক্ষা, ৰাজনীতি, সাহিত্য তথা সাংস্কৃতিক ক্ষেত্ৰখনলৈ তেওঁৰ অৱদানক সামৰি এখন আলোচনা চক্ৰ অনুষ্ঠিত হয়। অনুষ্ঠানত জ্যেষ্ঠ নাগৰিক, শিক্ষা আৰু সাংস্কৃতিক ক্ষেত্ৰৰ কেইবাগৰাকী বিশিষ্ট ব্যক্তিয়ে অংশ লয়। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদে কাইলৈ দিনৰ 11 বজাত কম্পাৰ্টমেণ্টেল পৰীক্ষাৰ ফলাফল ঘোষণা কৰিব। এই সন্দৰ্ভত পৰিষদৰ সচিবে জাৰি কৰা নিৰ্দেশনা অনুসৰি ফলাফলসমূহ PDF আকাৰত উপলব্ধ হ'ব। পৰীক্ষাৰ্থীসকলে পৰিষদৰ ৱেবছাইট sebaonline.org ফলাফল লাভ কৰাৰ লগতে মাৰ্কশ্বীট ডাউনলোড কৰিব পাৰিব। ধুবুৰী চহৰত সন্দেহজনক দেৱাল লিখন সন্দৰ্ভত আৰক্ষীয়ে এজন লোকক আটক কৰিছে। লোকজন ধুবুৰীৰ সমীপৱৰ্তী ভাৰত বাংলাদেশ সীমান্তৰ গাছতলাৰ মহম্মদ নুৰুল হক বুলি জানিব পৰা গৈছে। ধৃত লোকজনক আৰক্ষীয়ে সোধা পোছা চলাই আছে। উল্লেখযোগ্য যে যোৱা নিশা ধুবুৰী জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সন্মুখৰ দেৱালত সন্দেহজনক লেখা প্ৰত্যক্ষ কৰাৰ লগতে 6 জুনৰ নিশাও ধুবুৰী পৌৰসভাৰ 3খন পকীবেৰত এনেধৰণৰ লেখা প্ৰত্যক্ষ কৰা হৈছিল। অৱশ্যে ধুবুৰী আৰক্ষীৰ সূত্ৰই এই বিষয়ে কোনো কথা প্ৰকাশ কৰা নাই। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন চৰকাৰে 11 বছৰ সম্পূৰ্ণ কৰা উপলক্ষে আজি বাক্সা জিলাৰ মুছলপুৰত আয়োজিত এখন সংবাদমেলত অংশ লৈ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে কয় যে প্ৰধানমন্ত্ৰী শ্ৰীমোদীয়ে দৰিদ্ৰসকলৰ কল্যাণৰ হকে কাম কৰি আহিছে। মন্ত্ৰীগৰাকীয়ে বৰ্তমানৰ কেন্দ্ৰীয় চৰকাৰৰ অধীনত ৰূপায়িত বিভিন্ন আঁচনিৰ কথা উল্লেখ কৰি কয় যে দুখীয়াক বাসস্থান প্ৰদান কৰাৰ লগতে এইখন চৰকাৰে বিদ্যুৎ, শৌচালয়, গেছ চিলিণ্ডাৰ, খাদ্য আদি সকলো প্ৰয়োজনীয় সামগ্ৰী আগবঢ়াবলৈ সমৰ্থ হৈছে। মন্ত্ৰীগৰাকীয়ে দেশৰ কেইবাকোটিও লোকক বেংক একাউণ্ট খুলি দিয়াৰ কথাও উল্লেখ কৰে। সংবাদমেলত BTRৰ কাৰ্যবাহী সদস্য গৌতম দাসকে ধৰি কেইবাগৰাকীও জ্যেষ্ঠ দলীয় নেতাই অংশগ্ৰহণ কৰে। স্বচ্ছ ভাৰত নগৰীয়া অভিযানৰ দ্বিতীয় পৰ্যায়ৰ অংশ হিচাপে আজি মন্ত্ৰী জয়ন্ত মল্লবৰুৱাই তেজপুৰ পৌৰসভাৰ অধীনত স্থাপন কৰা 10 KLD ক্ষমতাসম্পন্ন মল বোকা পৰিশোধন প্ৰকল্পটো উদ্বোধন কৰে। মৰাভৰলী শ্মশানৰ সমীপত আয়োজিত উদ্বোধনী কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে কয় যে এই বৈজ্ঞানিক প্ৰকল্পই মল বোকা আদিৰ নিৰাপদ পৰিশোধন নিশ্চিত কৰি জনস্বাস্থ্য ৰক্ষাত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিব। ঊনষাঠি সংখ্যক ATP শ্বিল্ড ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন খেলত আজি নাগালেণ্ড পুলিচ ফুটবল দলে জয়লাভ কৰিছে। যোৰহাট ষ্টেডিয়ামত আয়োজিত খেলখনত নাগালেণ্ড দলটোৱে যোৰহাট ভিক্টৰিয়াছ ক্লাবক 5-0 ব্যৱধানত পৰাজিত কৰে। জনজাতীয় লোকসকলৰ কল্যাণৰ লক্ষ্যৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ডিব্ৰুগড়ত 30 আবাস জনজাতীয় গাঁও উৎকৰ্ষ অভিযান আৰম্ভ। BTRত ভূমি সম্পৰ্কীয় সেৱা প্ৰদানৰ বাবে ৰাজ্যপাল লক্ষ্মণ প্ৰসাদ আচাৰ্যৰ দ্বিতীয় পৰ্যায়ৰ মিছন বসুমতীৰ শুভাৰম্ভ। ONGCৰ ৰুদ্ৰসাগৰ তৈলক্ষেত্ৰত গেছৰ নিৰ্গমন সন্দৰ্ভত অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ শিৱসাগৰ কাৰ্যালয়ৰ প্ৰতিবেদন দাখিল, গেছ নিৰ্গমন ৰোধৰ প্ৰচেষ্টা অব্যাহত। শ্বহীদ কুশল কোঁৱৰৰ স্মৃতি দিৱস উপলক্ষে ৰাজ্যৰ বিভিন্ন প্ৰান্তত স্বাধীনতা সেনানীগৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন আৰু 59 সংখ্যক ATP শ্বিল্ড ফুটবল প্ৰতিযোগিতাৰ প্ৰথমখন খেলত নাগালেণ্ড পুলিচ ফুটবল দলৰ জয়লাভ।